Story.
আকাশবাণী গুৱাহাটী বিয়লি আঞ্চলিক বাতৰি কৰিছো সংগীতা শৰ্মাই। কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত 2 কোটি পৰিয়ালক গৃহ প্ৰদানৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিখন আৰু 5 বছৰৰ বাবে বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 15 ছেপ্টেম্বৰত ঝাৰখণ্ডৰ জামছেদপুৰত দ্বিতীয় পৰ্যায়ৰ PMAY জি আঁচনি মুকলি কৰিব। দেশৰ 10 লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধন প্ৰদানৰ লগতে এই আঁচনিৰ অধীনত সম্পূৰ্ণ হোৱা 26 লাখ PMAY জি গৃহ প্ৰৱেশ অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ ল'ব। এই আঁচনিৰ জৰিয়তে অসমত 1,71,593 নতুন গৃহ আবণ্টন কৰা হৈছে। আবণ্টিত গৃহৰ বাবে ৰাজ্যৰ হিতাধিকাৰীসকলে 15 ছেপ্টেম্বৰত প্ৰথম কিস্তিৰ ধন লাভ কৰিব। দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যতো 1 লাখৰো অধিক সম্পূৰ্ণ হোৱা PMAY জি ঘৰৰ বাবে গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। উল্লেখযোগ্য যে অসমত যোৱা 3 বছৰৰ ভিতৰত 15,13,000ৰো অধিক গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। PMAY জিৰ বাবে হিতাধিকাৰীসকলক স্থায়ী অপেক্ষা তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে নতুন সমীক্ষা আৰম্ভ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে নতুন আৱাস ক্লাছ জৰীপৰো শুভাৰম্ভ কৰিব। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰমোদ বড়োৱে সমগ্ৰ এলেকাটোত শান্তি স্থাপনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি মত প্ৰকাশ কৰিছে। 2020 চনত পৰিষদীয় এলেকাৰ শাসনৰ দায়িত্বলৈ অহাৰ পাছত তেওঁৰ চৰকাৰে শান্ত, সেউজ আৰু স্মাৰ্ট BTR গঠনৰ উদ্দেশ্যে ভালেমান নীতি নিৰ্ধাৰণ কৰি পৰিকল্পনা গ্ৰহণ কৰিছিল। অঞ্চলটোত প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ জৰিয়তে অৰ্থনীতিৰ পুনৰ উদ্ধাৰৰ যোগেদি 35খন ধবজাবাহী আঁচনিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও আকাশবাণীৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত BTR প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে। ইপিনে সেউজ অভিযানৰ জৰিয়তে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ 44 বৰ্গ কিলোমিটাৰ এলেকা পুনৰ বনানীকৰণৰ যোগেদি উদ্যানখনক আকৌ ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তুলিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। এই সেউজ অভিযানৰ অধীনতে সমগ্ৰ BTR এলেকাত প্লাষ্টিকৰ পৰা হোৱা সকলো ধৰণৰ প্ৰদূষণ ৰোধৰ বাবে এটা বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰা হৈছে। তদুপৰি খৰালি যাতে মাটিৰ তলৰ পানীৰ স্তৰ অধিক তললৈ নামি যাব নোৱাৰে তাৰ বাবে পানীৰ উৎস বা বৰষুণৰ পানীৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰি পানীৰ স্তৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়। সুপ্ৰশাসনৰ বাবে তৃণমূল পৰ্যায়ৰ পৰা সচিবালয় পৰ্যন্ত সকলো কাম কাজ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে স্মাৰ্ট BTR অভিযান আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সফল হ'বৰ বাবে সময়ে সময়ে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় বুলি বড়োৱে প্ৰকাশ কৰে। নিযুক্তি পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ তথা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰে অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024 গ্ৰহণ কৰিছে। এই আইনৰ উদ্দেশ্য হৈছে নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰ, স্বায়ত্তশাসিত সংস্থা অথবা কৰ্তৃপক্ষ, পৰিষদ অথবা নিৰ্গমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰ লগতে প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ। এই আইন অমান্য কৰা পৰীক্ষাৰ্থীসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীসকলক 3 বছৰ পৰ্যন্ত কাৰাদণ্ড বিহাৰ লগতে ন্যূনতম 1,00,000 টকা জৰিমনা বিহা হ'ব। জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহ কাৰাদণ্ড বিহা হ'ব। কুচক্ৰ আৰু নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থীসকলক 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হলে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে কুচক্ৰ আৰু নকল কাৰ্যত জড়িত পৰীক্ষকক 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ লগতে পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰ জড়িত থকাসকলৰ অসৎ পন্থাৰে আৰ্জিত সা সম্পত্তি বাজেয়াপ্ত কৰা হ'ব। ঠিক সেইদৰে পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেতিয়া বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰাৰ লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান অহা 1 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। জীপ ছাফাৰীৰে আৰম্ভ হ'বলগীয়া চলিত পৰ্যটন বৰ্ষত প্ৰথমবাৰৰ বাবে পৰ্যটকসকলে বুঢ়াপাহাৰ বনাঞ্চলখন উপভোগ কৰিবলৈ পূৰ্বতকৈ অধিক সময় লাভ কৰিব। পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলৰ কিছু অংশ উপভোগ কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।